আকাশবাণী গুৱাহাটী পুৱা উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 79সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ জৰিয়তে সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতেই দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতিৰ ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা 9:30 বজাত ৰাষ্ট্ৰপতি ভাষণৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া 7:10 বজাত আকাশবাণীযোগে প্ৰচাৰিত অসমীয়া বাতৰি 7:50 বজাত প্ৰচাৰ কৰা হ'ব। সমগ্ৰ দেশতে কাইলৈ 79সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হ'ব। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত দেশৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে হৰ ঘৰ তিৰংগা অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। এই অভিযানৰ অংশ হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। কাইলৈ পুৱা 7 বজাত লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ পোনপটীয়া প্ৰচাৰ পৰিপ্ৰেক্ষিতত পুৱা 7:05 বজাত প্ৰচাৰ হ'বলগীয়া অসমীয়া বাতৰি 6:50 বজাত প্ৰচাৰ কৰা হ'ব। একেদৰে এই অনুষ্ঠান প্ৰচাৰৰ বাবে কাইলৈ পুৱা 7:55 বজাৰ উজনি অসমৰ বাতৰি প্ৰচাৰ কৰা নহ'ব। স্বাধীনতা দিৱস উপলক্ষে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব আৰু এই উদযাপনত ৰাষ্ট্ৰক নেতৃত্ব দিব। দেশৰ 79সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় জিলাত হৰ ঘৰ তিৰংগা অভিযানৰ শুভাৰম্ভ কৰে। ডিব্ৰুগড় লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা শ্ৰীসোণোৱালে জিলাখনৰ বিজেপিৰ প্ৰাক্তন সভাপতি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ হৰেন্দ্ৰ নাৰায়ণ দত্ত, বিশিষ্ট লোকশিল্পী ৰামচন্দ্ৰ চানচানী, ডিব্ৰুগড়ৰ আৰ এছ এছৰ প্ৰতিষ্ঠাপক সভাপতি জ্যেষ্ঠ অধিবক্তা অসীম দত্তৰ ঘৰলৈ গৈ তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে একোখনকৈ ৰাষ্ট্ৰীয় পতাকা উপহাৰ দি এই অভিযানত তেওঁলোকৰ অংশগ্ৰহণৰ বাবে আহান জনায়। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তোলাৰ উদ্দেশ্যে তেওঁলোকৰ মাজত ৰাষ্ট্ৰীয় পতাকাও বিতৰণ কৰে। ৰাজ্যত কৰ্কট প্ৰতিষ্ঠানত ৰোগী ভৰ্তি হোৱাৰ সময়ত 10,000 টকা আগধন হিচাপে জমা দিয়াৰ ব্যৱস্থাৰ প্ৰত্যাহাৰ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰামৰ্শ আগবঢ়াইছে। কোকৰাঝাৰত কালি বিজেপিৰ সংকল্প সভাত অংশগ্ৰহণ কৰাৰ অন্তত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত ড০ শৰ্মাই এই কথা প্ৰকাশ কৰে। প্ৰতিষ্ঠানখনৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া সন্দৰ্ভত মত ব্যক্ত কৰি এই বিষয়ত কিছু ভুল বুজাবুজি হোৱা বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বৰ্ধিত মাচুল জনসাধাৰণে দিব নালাগে বুলি মন্তব্য কৰি আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম কাৰ্ডত চৰকাৰে এই ধন জমা দিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এই বিষয়ে স্পষ্ট কৰা হ'ব বুলিও ড০ শৰ্মাই জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰে জনজাতি সম্প্ৰদায়ৰ উন্নয়নৰ বাবে অহৰ্নিশে কাম কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ট্ৰাইবেল বেল্টৰ সৈতে আপোচ কৰা নহ'ব বুলি মন্তব্য কৰে। তেওঁ ৰাজ্যত কোনো ট্ৰাইবেল বেল্ট ভাঙি দিয়া নহয়, বৰং 600খন নতুন ট্ৰাইবেল বেল্ট আৰু ব্লক গঠনৰহে প্ৰস্তাৱ দিয়া হৈছে বুলিও স্পষ্ট কৰি দিয়ে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি নলবাৰী জিলাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। 114 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া নগৰীয়া পানী যোগান আঁচনি, 31 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ধমধমা দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান, 77 কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ সহায়ত নিৰ্মাণ কৰিবলগীয়া ঘগ্ৰাপাৰ পথ উৰণ সেতু, অসম স্থিতিস্থাপক গ্ৰাম্য সেতু কাৰ্যসূচীৰ অধীনত নিৰ্মাণ কৰিবলগীয়া 59 কোটি টকা ব্যয় সাপেক্ষ 8খন দলঙকে ধৰি 20টা নতুন প্ৰকল্পৰ আজি মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব। ইয়াৰ লগতে তেওঁ 69 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বৰকুৰা পথ উৰণ সেতু আৰু 50 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গোপাল বজাৰ, বালিতাৰা, ছটমা, মিলন বজাৰ উপকেন্দ্ৰকে ধৰি 7টা উন্নয়ন প্ৰকল্পৰ উদ্বোধন কৰিব। শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালি হিমগ্লবিনোপেথী আৰু হিমফেলিয়া চিকিৎসা কেন্দ্ৰ মুকলি কৰা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত মুকলি কৰা এই সংহত কেন্দ্ৰটো কালি শিলচৰৰ সাংসদ তথা চিকিৎসা মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ অধ্যক্ষ পৰিমল শুক্লবৈদ্যই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই চিকিৎসা কেন্দ্ৰৰ জৰিয়তে তেজৰ জটিল ৰোগৰ চিকিৎসাৰ বাবে অত্যাধুনিক পৰীক্ষা নিৰীক্ষা আৰু দীৰ্ঘম্যাদী চিকিৎসা পৰিকল্পনাৰ জৰিয়তে ৰোগীয়ে দ্ৰুত সেৱা লাভ কৰিব পাৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।